মাৰ্ক অধ্যায় বাৰ। পাছে তেওঁ দৃষ্টান্তেৰে তেওঁবিলাকক কবলৈ ধৰিলে,
এজন মানুহে দ্ৰাক্ষাবাৰী পাতি তাৰ চাৰিওফালে বেৰা দি ঘোলনি পাতি টঙিও সাজিলে আৰু খেতিয়কবিলাকৰ হাতত গতাই দি আন দেশলৈ গ'ল। পাছে বতৰৰ দিনত খেতিয়কবিলাকৰ পৰা দ্ৰাক্ষাৰ বাৰীৰ গুটি অংশ পাবলৈ তেওঁবিলাকৰ ওচৰলৈ এজন দাসক পঠালে, কিন্তু তেওঁবিলাকে তেওঁক ধৰি কোবাই সুদাহাতে পঠাই দিলে। আকৌ আন এজন দাসক তেওঁ পঠালত তেওঁবিলাকে তেওঁৰ মূৰত আঘাত কৰি তেওঁকো অপমান কৰিলে। পাছে আন এজনক পঠালত তেওঁবিলাকে তেওঁক বধ কৰিলে আৰু আন অনেকৰ কিছুমানক কোবালে আৰু কিছুমানক বধ কৰিলে। অৱশেষত তেওঁৰ এজন নাথুনা আছিলগৈ, সেয়ে তেওঁৰ প্ৰিয় পুত্ৰ। পাছে মোৰ পুত্ৰক আদৰ কৰিব বুলি শেষত তেওঁকেই তেওঁবিলাকৰ ওচৰলৈ পঠাই দিলে। কিন্তু সেই খেতিয়কবিলাকে পৰস্পৰে কলে, এৱেই উত্তৰাধিকাৰী, আহা আমি এওঁক বধ কৰোঁ, তাতে উত্তৰাধিকাৰ আমাৰ হ'ব। তেতিয়া তেওঁবিলাকে তেওঁক ধৰি বধ কৰি দ্ৰাক্ষাবাৰীৰ বাহিৰত পেলাই দিলে। এতেকে সেই দ্ৰাক্ষাবাৰীৰ গৰাকীয়ে কি কৰিব? তেওঁ আহি এই খেতিয়কবিলাকক সংসাৰ কৰি সেই বাৰী আনক দিব। ঘৰ সজাবিলাকে যি শিল অগ্ৰাহ্য কৰিলে সেই চুকৰ প্ৰধান শিল হ'ব। এই প্ৰভুৰ পৰা হ'ল আৰু আমাৰ দেখাত আচৰিত এই শাস্ত্ৰীয় বচন তোমালোকে পঢ়া নাইনে?
তেতিয়া তেওঁবিলাকৰ বিপক্ষে এই দৃষ্টান্ত কৈছিল বুলি বুজি তেওঁবিলাকে তেওঁক ধৰিবলৈ চল বিচাৰিলে, কিন্তু লোকসমূহলৈ ভয় কৰি তেওঁক এৰি গুচি গ'ল। পাছে তেওঁক বাক্যৰূপ ফাণ্ডত ধৰিবৰ আশয়েৰে তেওঁবিলাকে জনচেৰেক ফৰিচী আৰু হেৰুদিয়া মানুহক তেওঁৰ ওচৰলৈ পঠালে। তেওঁবিলাকে আহি তেওঁক ক'লে,
হে গুৰু, আপুনি সত্য আৰু কালৈকো ভয় নাৰাখে, ইয়াক আমি জানো, কিয়নো আপুনি মানুহৰ মুখলৈ নাচাই কিন্তু সত্যৰূপে ঈশ্বৰৰ পথ দেখুৱাইছে। কৈশৰক খাজনা দিব পায় নে নাপায়, আমি দিম নে নিদিম?
কিন্তু তেওঁবিলাকৰ কপট বুজি ক'লে,
তোমালোকে কিয় মোক পৰীক্ষা কৰিছা? মই চাবলৈ এটা আধলি মোলৈ আনা।
পাছে তেওঁলোকে আনিলত তেওঁলোকক সুধিলে,
এই মূৰ্তি আৰু নাম কাৰ?
তেওঁলোকে তেওঁক ক'লে,
কৈশৰৰ।
তাতে যীশুৱে তেওঁলোকক ক'লে,
যি কৈশৰৰ তাক কৈশৰক দিয়া আৰু যি ঈশ্বৰৰ তাক ঈশ্বৰক দিয়া।
তেতিয়া তেওঁলোকে তেওঁত অতিশয় বিস্ময় মানিলে। পাছে পুনৰুত্থান নাই বুলি কোৱা চদ্দুকীবিলাকে তেওঁৰ ওচৰলৈ আহি তেওঁক সুধিলে,
হে গুৰু, ককাইৰ ভাইৰ মাজৰ কোনো এজন যদি সন্তান নথকাকৈ মৰি তিৰোতাক এৰি যায়, তেন্তে তেওঁৰ ভায়েক বা ককায়েকে তেওঁৰ তিৰোতা বিয়া কৰি মৃতজনলৈ বংশ উৎপন্ন কৰিব, এইবুলি মুচিয়ে আমালৈ লিখিলে। বাৰু, সাতজন ভাই ককাই আছিল। প্ৰথমজনে তিৰোতা বিয়া কৰি সন্তান নথকাকৈ মৰিল, তাতে দ্বিতীয়জনেও তেওঁক বিয়া কৰি সন্তান নথকাকৈ মৰিল, পাছে তৃতীয়জনেও সেইৰূপ হ'ল। সেইদৰে সাতোজন সন্তান নথকাকৈ মৰিল, সকলোৰে শেষত সেই তিৰোতাও মৰিল। পুনৰুত্থানত তেওঁলোকৰ মাজৰ তেওঁ কাৰ তিৰোতা হ'ব, কিয়নো সাতজনে তেওঁক বিয়া কৰিছিল?
যীশুৱে তেওঁবিলাকক ক'লে,
ধৰ্মশাস্ত্ৰ আৰু ঈশ্বৰৰ পৰাক্ৰম তোমালোকে নজনাই তোমালোকৰ ভ্ৰান্তিৰ কাৰণ নহয়নে? কিয়নো যেতিয়া তেওঁবিলাকে মৃতবিলাকৰ মাজৰ পৰা পুনৰাই উঠে তেতিয়া তেওঁবিলাকে বিয়া নকৰে, বিয়া দিয়াও নহয়, কিন্তু স্বৰ্গত থকা দূতৰ নিচিনা হয়। কিন্তু মৃতবিলাকৰ বিষয়ে, অৰ্থাৎ তেওঁবিলাকৰ যে তোলা হয়, এই বিষয়ে মই আব্ৰাহামৰ ঈশ্বৰ, ইছহাকৰ ঈশ্বৰ, জাকোবৰ ঈশ্বৰ বুলি ঈশ্বৰে মুচিক কেনেকৈ কৈছিল তাক তোমালোকে মুচিৰ পুস্তকত জোপাৰ বৃত্তান্তত পঢ়া নাইনে? তো মৃতবিলাকৰ ঈশ্বৰ নহয়, জীয়াবিলাকৰহে ঈশ্বৰ, তোমালোকে বৰ ভুল কৰিছা।
তেতিয়া অধ্যাপকসকলৰ এজনে ওচৰলৈ আহি তেওঁবিলাকে এনে বাদ বিচাৰ কৰা শুনি তেওঁবিলাকক ভালকৈ উত্তৰ দিলে বুলি জানি তেওঁ সুধিলে,
কোনটো আজ্ঞা সকলোৰে মাজত প্ৰথম?
যীশুৱে উত্তৰ দিলে,
প্ৰথমটো এই, হে ইছৰাইল, শুনা, প্ৰভুৱে আমাৰ ঈশ্বৰ, প্ৰভু এজনা, আৰু তুমি সকলো হৃদয় সকলো প্ৰাণ সকলো চিত্ৰ আৰু সকলো শক্তিৰেই তোমাৰ প্ৰভু পৰমেশ্বৰক প্ৰেম কৰা। দ্বিতীয়টো এই, তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। এই দুটাতকৈ প্ৰধান আন আজ্ঞা নাই।
তেতিয়া সেই অধ্যাপকে তেওঁক ক'লে,
হে গুৰু, ভাল, আপুনি সঁচা কৈছে যে তেওঁ এজনা, তেওঁত বাজি আন নাই, আৰু সকলো হৃদয়, সকলো বুদ্ধি আৰু সকলো শক্তিৰে তেওঁক প্ৰেম কৰা আৰু নিজৰ নিচিনাকৈ চুবুৰীয়াক প্ৰেম কৰা, এই সকলো হোম বলিদানতকৈও অধিক।
তাতে যীশুৱে তেওঁক সুবিবেচনাৰে উত্তৰ দিয়া দেখি তেওঁক ক'লে,
তুমি ঈশ্বৰৰ ৰাজ্যৰ পৰা দূৰ নোহোৱা।
তেতিয়াৰে পৰা তেওঁক আৰু কোনো কথা সুধিবলৈ কাৰো সাহস নহল। পাছে যীশুৱে ধৰ্মধামত উপদেশ দিওঁতে উত্তৰ দি ক'লে,
খ্ৰীষ্ট যে দাউদৰ সন্তান, ইয়াক অধ্যাপকসকলে কেনেকৈ কয়? দাউদে পবিত্ৰ আত্মাৰে নিজে কৈছিল, প্ৰভুৱে মোৰ প্ৰভুক ক'লে, মই তোমাৰ শত্ৰুবোৰক তোমাৰ ভৰি প্ৰিয়া নকৰোঁ মানে মোৰ সোঁহাতে বহি থাকা। দাউদে নিজে তেওঁক প্ৰভু বুলিছিল, তেন্তে তেওঁ কেনেকৈ তেওঁৰ সন্তান হয়?
আৰু লোকসমূহে আনন্দ মনেৰে তেওঁৰ কথা শুনিলে। তেতিয়া তেওঁৰ উপদেশৰ মাজত তেওঁ ক'লে,
যিবিলাকে দীঘল বস্ত্ৰ পিন্ধি ফুৰিবলৈ আৰু হাট বজাৰত নমস্কাৰ, নামঘৰত প্ৰধান আসন, ভোজত প্ৰধান ঠাই, এই সকলোকে ইচ্ছা কৰে, আৰু বাৰীবিলাকক ঘৰ বাৰী গ্ৰাস কৰি দীঘল প্ৰাৰ্থনাৰে ছদ্মবেশ ধৰে, এনে যি অধ্যাপকসকল, তেওঁবিলাকলৈ সাৱধান হোৱা, তেওঁবিলাকে অধিক দণ্ড পাব।
পাছে যীশুৱে ভঁৰালৰ সন্মুখত বহি লোকসমূহে ভঁৰালত ধন কেনেকৈ সুমুৱাই দিছিল তাকে চাই আছিল। তেতিয়া অনেক ধনী মানুহে বহুত সুমুৱাই দিলে। পাছে এজনী দৰিদ্ৰ বিধৱাই আহি এৰতীৰ সমান হোৱা দুই পাই সুমুৱাই দিলে। তাতে তেওঁ নিজৰ শিষ্যবিলাকক ওচৰলৈ মাতি ক'লে,
মই তোমালোকক স্বৰূপকৈ কওঁ, ভঁৰালত সুমুৱাই দিয়া আটাইবিলাকতকৈ এই দৰিদ্ৰ বাৰীয়ে অধিক দিলে, কিয়নো তেওঁবিলাক সকলোৱে নিজৰ নিজৰ অতিৰিক্ত ধনৰ পৰা দিলে, কিন্তু তেওঁ নাটনি হোৱাটো তেওঁৰ যি আছিল, অৰ্থাৎ তেওঁৰ সকলো জীৱিকা দিলে।